ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে তোমালোকে ইতিমধ্যে গোটেইখিনি কথাই গম পাইছা। আৰু বাংলা চুটিগল্প সাহিত্য বুলিয়েই নহয়, আধুনিক ভাৰতীয় সাহিত্যলৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি বৰঙণি বা যি অৱদান, সেই বিষয়ে তোমালোকে গোটেইখিনি কথা জানিলা। মই তোমালোকক গোটেই কথাবিলাক কৈছোঁ, তাৰ মাজত নতুনকৈ শিকিবলগীয়া তোমালোকৰ একো নাই। সৰু চমু চমু প্ৰশ্নৰ পৰা আৰম্ভ কৰি দীঘল প্ৰশ্নলৈকে মই যিখিনি কথা তোমালোকক পৰীক্ষাৰ কাৰণে দৰকাৰী বুলি ভাবোঁ বা উপযোগী বুলি ভাবোঁ তোমালোকে জানিবৰ কাৰণে, সেই গোটেইখিনি কথাই তোমালোকে ইতিমধ্যে বুজিছা। আৰু তাৰ নতুনকৈ ক'বলগীয়া কথা একো নাই। কিন্তু আজি আমি আহিছোঁ অসমীয়া চুটিগল্পত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ সম্পৰ্কে এটি বিশদ আলোচনা আগবঢ়াবৰ কাৰণে। যিহেতুকে আমি ভাৰতীয় সাহিত্য বুলি কওঁতে বঙলা গল্প সাহিত্যৰ লগতে, হিন্দী গল্প সাহিত্যৰ লগতে সমানে সমানে অসমীয়া গল্পও আমি তাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কাৰণ ভাৰতীয় সাহিত্য বুলি ক'লে ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষাসমূহত ৰচিত যিবিলাক সাহিত্য, সেই গোটেইবিলাক সাহিত্য হৈছে ভাৰতীয় সাহিত্য। গতিকে ভাৰতীয় সাহিত্যৰ পৰিধি বহুত বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ। কিন্তু আমাৰ পাঠ্যপুথিত যিহেতুকে ইমান বিশদ ভাৱে পঢ়িবলগীয়া কথাটো তাত উনুকিয়াও হোৱা নাই, সেইকাৰণে আমি বাংলা আৰু হিন্দী গল্প সাহিত্যৰ বিষয়ে পঢ়াৰ লগে লগে অসমীয়া গল্প সাহিত্যৰ বিষয়েও আমি কিছু কিছু আভাস ল'ব লাগিব। কিন্তু অসমীয়া চুটিগল্পৰ বিকাশ বিস্তৃতিৰ বিষয়ে তোমালোকে, মই ক্লাছত আগতেও কৈছোঁ বা তোমালোকেও নিজে নিজে কিছু কথা জানা, গতিকে সেই বিষয়ে আমি এতিয়া নকওঁ। আমি মাথোঁ এতিয়া বুজাব বিচাৰিম, যিহেতুকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্প আমি পঢ়িবলৈ পাইছোঁ পাঠ্যপুথিত, আৰু আধুনিক ভাৰতীয় সাহিত্য আমাৰ যিহেতু সেই কাকতখনৰ নাম, গতিকে আমি আধুনিক ভাৰতীয় সাহিত্যৰ প্ৰান্তীয় ভাষাসমূহৰ বিষয়ে কিছু কিছু কথা জনাটো আমাৰ দৰকাৰী। আৰু সেইকাৰণে অসমীয়া চুটিগল্পত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ, এই সম্পৰ্কে এই আলোচনাটি মই তোমালোকক আজি ক'ব বিচাৰিছোঁ। তোমালোকে শুনি যোৱাৰ লগতে কথাবিলাক লিখি গ'লে তোমালোকৰ বুজিবৰ কাৰণে বেছি সুবিধা হ'ব। আৰু যিখিনি কথা মই কৈ যোৱা প্ৰতিটো কথাই, প্ৰতিটো বাক্যই তোমালোকে লিখিব নালাগে, মই কথাখিনি তোমালোকক বুজাইহে গৈছোঁ। কিন্তু যিখিনি কথা তোমালোকৰ কাৰণে খুব দৰকাৰী বুলি ভাবা আৰু তোমালোকে শুনি যাওঁতেই কথাখিনি ধৰিব পাৰিবা যে তোমালোকে আচলতে কোনটো বাক্য পৰীক্ষাত লিখাটো উচিত, গতিকে তেনেকৈ তোমালোকে বাক্যবোৰ উলিয়াই লৈ লিখি ল'বলৈ, নোটবুকত লিখি ল'বলৈ চেষ্টা কৰিবা। এতিয়া আহিছোঁ অসমীয়া চুটিগল্পত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ সম্পৰ্কে বিশদ আলোচনাটি আগবঢ়াবৰ কাৰণে। তোমালোকে ইতিমধ্যে বুজি পাইছা যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি অসাধাৰণ সাহিত্যিক ব্যক্তিত্ব আছিল, সেই সাহিত্যিক ব্যক্তিত্বই কেৱল বাংলা চুটিগল্প সাহিত্যকেই নহয়, ভাৰতীয় সাহিত্যকেই নহয়, ভাৰতবৰ্ষৰ যিবিলাক প্ৰান্তীয় ভাষাত ৰচিত সাহিত্য আছিল সেই সাহিত্যসমূহকো সমানে প্ৰভাৱিত কৰিছিল। আৰু আমি ইতিমধ্যে তেওঁৰ বিষয়ে আলোচনা কৰোঁতেই গম পাই আহিছোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি সাহিত্যিক প্ৰতিভা, সেই সাহিত্যিক প্ৰতিভাত কম বেছি পৰিমাণে পশ্চিমীয়া প্ৰভাৱ জড়িত হৈ আছিল। আৰু সেই পশ্চিমীয়া প্ৰভাৱৰ ফলস্বৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি জাতীয়তাবাদী চেতনা, সেই জাতীয়তাবাদী চেতনাই নিজ নিজ বৈশিষ্ট্যৰে তেওঁৰ যিখিনি সাহিত্যিক গুণ, সেই গুণখিনিক উলিয়াই তুলিবলৈ চেষ্টা কৰিছে। আমি ইতিমধ্যেই গম পাই আহিছোঁ যে তেখেতৰ ভাৰতীয় আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছিল, আৰু সেই গভীৰ শ্ৰদ্ধাৰ লগতে ভাৰতীয় জীৱনধাৰাৰ লগত থকা তেওঁৰ যিটো গভীৰ পৰিচয় আৰু যিটো সাৰ্বজনীন আবেদন, সেই আবেদনেৰে জীৱনক তুলি ধৰিব পৰা গুণৰ কাৰণে তেওঁৰ যিখিনি সাহিত্য, সেই সাহিত্যই কেৱল বাঙালী সাহিত্যপ্ৰেমিকেই নহয়, সমগ্ৰ ভাৰতীয় সাহিত্যপ্ৰেমিক তেওঁৰ বুকুৰ মাজৰ বা তেওঁৰ একেবাৰে ওচৰলৈ চপাই নিব পাৰিছিল। আৰু ক্ষুদ্ৰ জাতীয় চেতনাৰ যিটো বিলোপ, সেই ক্ষুদ্ৰ জাতীয় চেতনাৰ বিলোপেৰে এক মহাভাৰতীয় সামূহিক চেতনাৰ প্ৰতিজন ভাৰতীয়ক উদ্বুদ্ধ কৰি তুলিব পৰা গুণৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিখিনি গল্প সাহিত্য, সেইখিনি গল্প সাহিত্য ভাৰতীয় সাহিত্যত সদায় অমৰ হৈ আছে। এতিয়া আমি আগতেই গম পাই আহিছোঁ যে ভাৰতৰ যিখিনি ভাৰতীয় গাঁও বা নগৰৰ যিখিনি সামাজিক বা জৈৱিক সমস্যা, সেই সমস্যাসমূহক সম্পূৰ্ণ বাস্তৱসন্মত ৰূপত তুলি ধৰিবৰ কাৰণে ৰবীন্দ্ৰনাথে যৎপৰোনাস্তি কৰিছিল, আৰু তাৰ ফলস্বৰূপে তেওঁ সেই চেষ্টা সম্পূৰ্ণ শুদ্ধ ৰূপত প্ৰতীয়মান হ'ব পাৰিছিল বাবেই তেওঁ সেই সময়ৰ সমসাময়িক লিখকসকলৰ লগতে পৰৱৰ্তীকালৰ ভাৰতীয় লেখকসকলৰ কাৰণেও তেওঁ বিশেষৰূপে আদৰ্শ প্ৰাণ ব্যক্তিৰূপে থিয় দিছিল। আৰু সেই ভাৰতীয় অন্যান্য প্ৰান্তৰ সাহিত্যিকসকলৰ লেখীয়াকৈ অসমীয়া সাহিত্যতো আমি যদি মন কৰোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ পৰিছে। এই ক্ষেত্ৰত আমি প্ৰথমতে নাম ল'ব পাৰোঁ অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথা। লক্ষ্মীনাথ বেজবৰুৱাদেৱ আছিল অসমীয়া চুটিগল্পৰ জনক, আৰু এই কথাটো তোমালোকে মনত নিশ্চয় ৰাখিছা, কাৰণ মই তোমালোক আগতে যিবিলাক সৰু সৰু চমু প্ৰশ্ন উত্তৰ দিছিলোঁ তেতিয়া মই তোমালোকক কৈ দিছিলোঁ যে অসমীয়া চুটিগল্পৰ জনক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বাংলা চুটিগল্প সাহিত্যৰ জনক হৈছে অসমীয়া গল্প সাহিত্যৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু বাংলা চুটিগল্প সাহিত্যৰ জনক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু এই অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ ঘটিছিল। আনকি বেজবৰুৱাদেৱে বৈবাহিক সম্পৰ্কৰ দ্বাৰাও তেওঁলোকৰ যিটো সম্পৰ্ক সেই সম্পৰ্কক নিবিড়ৰূপে তেওঁ এক অনন্য সম্পৰ্কলৈ পৰিৱৰ্তন ঘটাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু যদিও বা তেওঁ প্ৰত্যক্ষভাৱে সংযোগ ঘটিছিল বেজবৰুৱাৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ, তথাপি কিন্তু বেজবৰুৱা তেওঁৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব খোজা নাছিল, কাৰণ তেওঁ যিখিনি সাহিত্য বা তেওঁ যিখিনি চুটিগল্প ৰচনা কৰিছিল সেই চুটিগল্প বা সেই সাহিত্যখিনি বেজবৰুৱাদেৱে সম্পূৰ্ণ নিজস্ব দৃষ্টিভংগীৰে মানুহৰ মাজলৈ বা পাঠকৰ মাজলৈ উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিছিল। তেওঁৰ মনৰ মাজত এক বিশেষ ভাৱ প্ৰৱণতা আছিল, যি ভাৱ প্ৰৱণতাই তেওঁক বঙলোৱা ঠাঁচৰ পৰা সম্পূৰ্ণৰূপে নিজক মুক্ত কৰিবলৈ প্ৰেৰণা দিছিল, আৰু তাৰ লগে লগে ৰবীন্দ্ৰ গল্পৰ ধ্বনি প্ৰতিধ্বনি তেওঁৰ গল্পৰ মাজত অনুৰণিত হৈছিল। এই প্ৰসংগটোত আমি যদি মন কৰোঁ তেতিয়াহ'লে প্ৰখ্যাত সাহিত্যিক সমালোচক ডক্টৰ প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ এষাৰ কথা আমি ক'ব পাৰোঁ যে ঠাকুৰ পৰিয়ালৰ প্ৰতিভাশালী নৰনাৰীৰ সংস্পৰ্শলৈ আহিও বেজবৰুৱাই মানসিক ব্যক্তিৰ সুযোগ পালে, কিন্তু ঠাকুৰ পৰিয়ালৰ বঙলোৱা আজোজৰ পৰা মুক্ত কৰি নিজৰ অসমীয়াত্ব বজাই ৰখাৰ স্বাৰ্থত বা চেষ্টাত তেওঁৰ মনৰ গতি সৰহ অসমীয়া অভিমুখী কৰিলে। আৰু এই যদি উক্তিটোলৈ আমি মন কৰোঁ তেতিয়াহ'লে গম পাম যে এইটো কাৰণতেই খুব সম্ভৱ বেজবৰুৱাই সততে বঙালী প্ৰভাৱৰ পৰা মুক্ত হৈ তেওঁৰ নিজস্ব দৃষ্টিভংগীৰে গল্প লিখিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু বেজবৰুৱাৰ উপৰিও যদি আমি সেই সময়ৰ অন্য গল্পকাৰৰ কথা মন কৰোঁ তেতিয়াহ'লে দেখা পাম যে শৰৎচন্দ্ৰ গোস্বামী, দণ্ডিনাথ কলিতা, মিত্ৰদেৱ মহন্ত এই গল্পকাৰসকলে গল্পৰ নিজস্ব টেকনিকৰ প্ৰতি বিশেষ মনোগ্ৰাহী নাছিল বা তেওঁলোকে বিশেষ মনোযোগ দিয়া নাছিল। আৰু অসমীয়া জনজীৱনৰ যি সহজ সৰল কাহিনী মুখৰোচকভাৱে তেওঁলোকে মাত্ৰ গল্পৰ মাজেৰে কৈ যাব বিচাৰিছিল। আৰু আমি যদি সেই সময়ৰ এগৰাকী অন্যতম গল্পকাৰ নকুল চন্দ্ৰ ভূঞাৰ কথা মন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে তেওঁ বঙালী আৰু অসমীয়াৰ সমন্বয়ৰ ভিত্তিত গল্প লিখিছিল, তথাপিতো কিন্তু তেওঁৰ গল্পত বঙালী গল্পৰ আমি মন কৰিলে বিশেষ এটা প্ৰভাৱ আমি সমুজ্জ্বল হৈ থকা দেখিবলৈ নাপাওঁ। অৱশ্যে এই সময়ছোৱাত আমি সূৰ্যকুমাৰ ভূঞাৰ যিখিনি গল্প ৰচনা কৰিছিল সেই গল্পসমূহৰ যদি ভালদৰে আমি মন কৰোঁ গল্পসমূহলৈ তেতিয়াহ'লে আমি দেখা পাম যে সেই সময়ৰ গল্পকাৰসমূহৰ ভিতৰত কেৱল চাগে একমাত্ৰ সূৰ্যকুমাৰ ভূঞাই একমাত্ৰ গল্পকাৰ আছিল যিগৰাকী গল্পকাৰৰ গল্পসমূহত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ বিশেষভাৱে অনুভূত হৈছে।